ولو أننا نزلنا إليهم الملائكة وكلمهم الموتى وحشرنا عليهم كل شيء قبلا ما كانوا ليؤمنوا إلا أن يشاء الله ولكن أكثرهم يجهلون
আৰু শুনা, আমি সিহঁতৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰিলোঁ আৰু মৃতসকলে সিহঁতৰ লগত কথা পাতিলোঁ আৰু সকলো বস্তু সিহঁতৰ সন্মুখত সমবেত কৰিলোঁ। আল্লাহৰ ইচ্ছা নহ'লে সিহঁতে কেতিয়াও ইমান পোষণ নকৰিব, কিন্তু সিহঁতৰ অধিকাংশই হৈছে মূৰ্খ।